আমোজ ভাববাদী পুস্তক তিনি অধ্যায় ইজৰাইলৰ প্ৰতি সতৰ্কবাণী আৰু প্ৰথম দণ্ড। হে ইজৰাইল লোকসমূহ, তোমালোকৰ বিৰুদ্ধে অৰ্থাৎ যিসকলক মিছৰ দেশৰ পৰা মই উলিয়াই আনিলো সেই গোটেই ফৈদৰ বিৰুদ্ধে জিহুৱাই কোৱা এই বাক্য শুনা। পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাছি ললোঁ। এইকাৰণে তোমালোকৰ সকলো পাপ কাৰ্যৰ বাবে মই তোমালোকক দণ্ড দিম। এক পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে। চিকাৰ নোপোৰাকৈ অৰণ্যত সিংহই জানো গৰ্জন কৰে, একো নধৰাকৈ যুৱা সিংহই জানো তাৰ গাঁতৰ ভিতৰত গুজৰি থাকে। ফাণ্ডত টোপ নাথাকিলে জানো চৰাই ফাণ্ডৰ ওচৰলৈ আহে, একো নধৰাকৈ জানো ফান উফৰি উঠে। নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব, জিহুৱাই নঘটালে জানো নগৰত বিপৰ্যয় ঘটে। অৱশ্যে প্ৰভু জিহুৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্ৰকাশ নকৰাকৈ একোকে নকৰে। সিংহই গৰ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু জিহুৱাই কবলৈ কলে কোনে ভাববাদী ৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব? তোমালোকে অজদূত আৰু মিছৰৰ সকলো দুৰ্গ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, তোমালোকে চমৰীয়া পৰ্বতবোৰৰ ওপৰত গোট খোৱা, চোৱা তাৰ মাজত কিমান বিশৃংখল হৈছে, লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে। কিয়নো প্ৰভু জিহুৱাই এই কথা কৈছে, তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে, তেওঁলোকৰ দুৰ্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লোট দ্ৰব্য সাঁচি থৈছে। এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব, তেওঁলোকৰ শক্তিশালী প্ৰতিৰক্ষা উপায়বোৰ ধ্বংস কৰিব আৰু দুৰ্গবোৰ লোট কৰিব। জিহুৱাই এই কথা কৈছে, মেৰ চাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ চাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰীয়াত যি ইজৰাইলৰ লোকসকলে বাস কৰে তেওঁলোকে কেৱল শয্যাৰ চুক বা বিছনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব। বাহিনীগণৰ ঈশ্বৰ জিহুৱাই কৈছে, তোমালোকে শুনা আৰু জাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া, কিয়নো মই যিদিনা পাপৰ কাৰণে ইজৰাইলক দণ্ড দিম সেইদিনা মই বৈতেলৰ যজ্ঞ বেদীবোৰ ভাঙি পেলাম, বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব। মই জাৰকাল কটোৱা ঘৰ আৰু জহকালৰ কটোৱা ঘৰ ভাঙি পেলাম, হাতী দাঁতৰ শিল্প কাৰ্য কৰা ঘৰবোৰ নষ্ট কৰা হ'ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ'ব, জিহুৱাই এই কথা কৈছে।